এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজিও ব্যাহত হয়। ভাৰতে দেশৰ খেতিয়ক, মীনপালক আৰু দুগ্ধ উৎপাদকসকলৰ স্বাৰ্থৰ সৈতে কেতিয়াও আপোচ নকৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। স্মাৰ্ট চিটি অভিযানৰ অধীনৰ মুঠ 8,000 প্ৰকল্পৰ 95% কাম সম্পূৰ্ণ হৈছে। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ধাৰালি আৰু হৰচিলত ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলন প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। আৰু চীনৰ চেংডুত আজিৰে পৰা 17 আগষ্টলৈ হ'বলগীয়া বিশ্ব গেমছ 2025ত ভাৰতৰ এটা 17-জনীয়া দলে অংশগ্ৰহণ কৰিব। বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাম কাজ আজিও ব্যাহত হয়। কাৰ্যক্ৰমণিকা প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত লোকসভা পুনৰ মিলিত হোৱাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ সংশোধনী বিধেয়ক 2025 উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে 2017 চনৰ মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ আইনখনৰ সংশোধন ঘটাব বিচৰা হৈছে। শ্ৰীমতী সীতাৰমণে লগতে মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ সংশোধনী অধ্যাদেশ 2025 প্ৰৱৰ্তন কৰি ততালিকে আইন প্ৰণয়নৰ কাৰণৰ বিষয়ে ব্যাখ্যামূলক বিবৃতি সদনৰ বিবেচনাৰ বাবে দাখিল কৰে। ইয়াৰ পাছতে সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা সন্ধ্যা ৰয়ে শূন্যকালৰ কাম কাজ চলাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ একাংশ সাংসদে সদনৰ মজিয়ালৈ উঠি যায় আৰু ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধন সন্দৰ্ভত আলোচনাৰ দাবী কৰি ধ্বনি দিবলৈ ধৰে। শ্ৰীমতী ৰয়ে কয় যে চৰকাৰ যিকোনো বিষয়ক লৈ আলোচনা কৰিবলৈ সাজু। তেওঁ লগতে বিৰোধী পক্ষৰ সাংসদসকলক সদনৰ কাম কাজ চলাই নিয়াত সহযোগিতা কৰিবলৈ আহান জনায়। তেওঁ বিৰোধী পক্ষৰ সদস্যসকলৰ আচৰণ উচিত নহয় বুলিও মন্তব্য কৰে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে শ্ৰীমতী ৰয়ে সদনৰ কাম কাজ দিনৰ 2 বজালৈ স্থগিত ৰাখে। ইয়াৰ পূৰ্বে দিনৰ 11 বজাত সদন মিলিত হোৱাৰ সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰশ্নোত্তৰ কালৰ কাম আগুৱাই নিয়াৰ চেষ্টা চলায় যদিও বিৰোধী পক্ষৰ সদস্যসকলে ভোটাৰ তালিকাত বিশেষ বিস্তৃত সংশোধন সম্পৰ্কে আলোচনাৰ দাবী তুলি ধ্বনি দিবলৈ ধৰে। অধ্যক্ষই প্ৰতিবাদৰত সদস্যসকলক নিজৰ নিজৰ আসন গ্ৰহণ কৰিবলৈ আৰু সংসদীয় নীতি নিয়ম তথা গণতন্ত্ৰৰ পৰম্পৰা পালন কৰিবলৈ বাৰে বাৰে অনুৰোধ জনায়। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে স্মাৰ্ট চিটি অভিযানৰ স্থিতি সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰ দিয়ে। মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়াৰ সময়তো হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত অধ্যক্ষই সদনৰ কাৰ্য ক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ৰাজ্যসভাতো আজি অনুৰূপ পৰিস্থিতিৰ উদ্ভৱ হয়। দিনৰ 11 বজাত ৰাজ্যসভা মিলিত হোৱাৰ সময়ত উপসভাপতি হৰিবংশে বিভিন্ন ৰাজনৈতিক দলৰ পৰা ভিন ভিন বিষয় লৈ 25খন সভা স্থগিতকৰণৰ জাননী লাভ কৰা বুলি জানিবলৈ দিয়ে। তেওঁ লগতে সদন পৰিচালনাৰ নীতি নিয়মৰ দোহাই দি জাননীকেইখন প্ৰত্যাখ্যান কৰা বুলি প্ৰকাশ কৰে। ইয়াৰ পাছতে বিৰোধী পক্ষৰ সাংসদসকলে ধ্বনি দিবলৈ আৰম্ভ কৰে। উপসভাপতিগৰাকীয়ে বিৰোধী পক্ষৰ সদস্যসকলক নিজৰ নিজৰ আসনলৈ ঘূৰি যাবলৈ আৰু সদনৰ কাৰ্যক্ৰমণিকা চলাই নিয়াত সহায় কৰিবলৈ আহান জনায়। তেওঁ কয় যে বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত ইতিমধ্যে 51 ঘণ্টাৰো অধিক সময় ৰাজ্যসভাত কাম কাজ বিঘ্নিত হৈছে। শূন্যকাল আৰু প্ৰশ্নোত্তৰ কালত সদস্যসকলে নিজৰ নিজৰ বিষয় উত্থাপন কৰিব পাৰে বুলি উল্লেখ কৰি তেওঁ সদস্যসকলক সহযোগিতা আগবঢ়াবলৈ আহান জনায়। ইয়াৰ পাছতো অচলাৱস্থা অব্যাহত থকাত উপসভাপতিগৰাকীয়ে সদনৰ কাৰ্যক্ৰমণিকা দিনৰ 2 বজালৈ স্থগিত ৰাখিবলৈ বাধ্য হয়। ভাৰতে দেশৰ খেতিয়ক, মীনপালক আৰু দুগ্ধ উৎপাদকসকলৰ স্বাৰ্থৰ সৈতে কেতিয়াও আপোচ নকৰে। নতুন দিল্লীত আজি এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে খেতিয়কসকলৰ কল্যাণত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয় যে চৰকাৰে খেতিয়কসকলৰ আয় বৃদ্ধি আৰু খেতিৰ ব্যয় হ্ৰাস কৰাৰ বাবে অহৰহ কাম কৰি আছে। চৰকাৰে খেতিয়কসকলৰ শক্তিক ৰাষ্ট্ৰৰ প্ৰগতিৰ আধাৰৰূপে স্বীকৃতি প্ৰদান কৰিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত সম্প্ৰতি গাখীৰ, দাইল আৰু মৰাপাত উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ 1 নম্বৰ স্থানত আছে। তেওঁ কয় যে যোৱা বছৰ দেশত সৰ্বাধিক পৰিমাণৰ খাদ্য শস্য উৎপাদন হয়। তেওঁ লগতে কয় যে ডঃ স্বামীনাথনে খাদ্য উৎপাদনৰ ক্ষেত্ৰত দেশক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে বিশেষ আন্দোলনৰ নেতৃত্ব বহন কৰিছিল। স্বামীনাথনে জৈৱ বৈচিত্ৰ্যৰ আগলৈ গৈ জৈৱ আনন্দ দূৰদৰ্শী অৱধাৰণাৰ সূচনা কৰিছিল বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। কৃষি বিজ্ঞানৰ ক্ষেত্ৰত কৰা অগ্ৰণী কাম কাজৰ বাবে ডঃ স্বামীনাথন জনাজাত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে তেওঁৰ অৱধাৰণা আৰু দৃষ্টিভংগী দেশৰ কৃষিখণ্ডত আজিও বিদ্যমান। প্ৰধানমন্ত্ৰীয়ে কয় যে খাদ্য সুৰক্ষাৰ পাছত এতিয়া দেশৰ কৃষি বিজ্ঞানীসকলে সকলোৰে বাবে পৰিপুষ্টি সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্য লোৱা উচিত। প্ৰতিকূল বতৰতো বাচি থাকিব পৰা আৰু বৰ্ধিত তাপমাত্ৰাৰ মাৰ সহিব পৰা শস্যৰ ন ন প্ৰজাতি বিকশাই তোলাৰ আৱশ্যকতাৰ বিষয়ে শ্ৰীমোদীয়ে গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ চৰকাৰে প্ৰফেচৰ স্বামীনাথনক ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰাৰ সুযোগ লাভ কৰি গৌৰৱ অনুভৱ কৰিছে। তেওঁ লগতে বিগত 10 বছৰত হস্ততাঁত খণ্ডই নতুন পৰিচয় লাভ কৰিছে আৰু সমগ্ৰ দেশত খণ্ডটো অধিক শক্তিশালী হৈ উঠিছে বুলিও উল্লেখ কৰে। স্মাৰ্ট চিটি অভিযানৰ অধীনৰ মুঠ 8,000 প্ৰকল্পৰ 95% কাম সম্পূৰ্ণ হৈছে। চহৰত বাস কৰা লোকসকলক যাৱতীয় সেৱা, উন্নত আন্তঃগাঁথনি আৰু বহনক্ষম সমাধান প্ৰদানৰ জৰিয়তে তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্যৰে 2015 চনত এই অভিযান আৰম্ভ কৰা হৈছিল। লোকসভাত আজি এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী মনোহৰ লালে এই কথা প্ৰকাশ কৰি কয় যে 1,53,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে 7,336 প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰা হৈছে। তেওঁ লগতে 100খন স্মাৰ্ট চিটিত সংহত কমাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে বুলিও প্ৰকাশ কৰে। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ধাৰালি আৰু হৰচিলত ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলন প্ৰভাৱিত এলেকাসমূহত আজি তৃতীয় দিনাও উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। সেনা, আৰক্ষী, NDRF, SDRF, ITBP আৰু নাগৰিক প্ৰশাসনে 518জন কৰ্মী সক্ৰিয়ভাৱে এই উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ থকাৰ লগতে অতিৰিক্ত 814জনক সাহায্য প্ৰদানত সহায়ৰ বাবে সাজু কৰি ৰখা হৈছে। আজি পুৱাৰে পৰা বতৰ ফৰকাল হৈ থকাৰ বাবে বিমানেৰে উদ্ধাৰ অভিযান পূৰ্ণগতিত চলোৱা হৈছে। NDRFৰ কমাণ্ডাৰ গম্ভীৰ সিং চৌহানে কয় যে প্ৰাৰম্ভিক অৱস্থাত ক্ষতিগ্ৰস্ত পথেৰে উদ্ধাৰকাৰী দলসমূহ প্ৰভাৱিত এলেকাসমূহত উপস্থিত হোৱাত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল, কিন্তু কালি 35জন লোকক বিমানেৰে ধাৰালিলৈ লৈ যোৱা হয়। ইয়াৰ ফলত এই অঞ্চলসমূহত আবদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰ কৰি বিমানেৰে স্থানান্তৰিত কৰাটো সম্ভৱ হৈ পৰিছে বুলি শ্ৰীচৌহানে প্ৰকাশ কৰে। ধাৰালিৰ পৰা এই লোকসকলক হেলিকপ্টাৰেৰে মাটলি হেলিপেডলৈ লৈ যোৱা হৈছে। উদ্ধাৰ অভিযানত চিনুক, MI-17, ALH আৰু চিতা হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। উত্তৰাখণ্ড বিমান পৰিবহণ উন্নয়ন প্ৰাধিকৰণৰ 6খন হেলিকপ্টাৰেৰেও উদ্ধাৰ কাৰ্য চলাই থকা হৈছে। ইপিনে এই দুৰ্যোগত 50জনৰো অধিক লোক সন্ধানহীন হৈ থকাৰ তথ্য পোৱা গৈছে। ইয়াৰ ভিতৰত 1জন JCO আৰু 8জন সেনাবাহিনীৰ জোৱান আছে। 9জন জোৱান আৰু 3জন অসামৰিক লোকক উদ্ধাৰ কৰি বিমানেৰে ডেৰাডুনলৈ লৈ যোৱাৰ বিপৰীতে 3জন গুৰুতৰভাৱে আহত লোকক এইমছ ঋষিকেশলৈ প্ৰেৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আজি পুৱা মটলি হেলিপেডত উপস্থিত হৈ ধাৰালিৰ পৰা উদ্ধাৰ কৰা লোকসকলৰ সৈতে মত বিনিময় কৰে। হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত 1ম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে উত্তৰ পূব হস্তশিল্প আৰু হস্ততাঁত নিগম লিমিটেডে আজি গুৱাহাটীৰ হস্তশিল্পৰ প্ৰসাৰ আৰু অভিজ্ঞতা কেন্দ্ৰত এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে হস্ততাঁতজাত সামগ্ৰীসমূহ আমাৰ পৰিচয় আৰু ৰাষ্ট্ৰৰ গৌৰৱ। দেশৰ চহকী ঐতিহ্যৰ সংৰক্ষণ আৰু শিল্পী কলাকুশলীসকলৰ বাবে মৰ্যাদাপূৰ্ণ জীৱন সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসমৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৰাজ্যবাসীক ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। চীনৰ চেংডুত আজিৰে পৰা 17 আগষ্টলৈ হ'বলগীয়া বিশ্ব গেমছ 2025ত ভাৰতৰ এটা 17জনীয়া দলে অংশগ্ৰহণ কৰিব। 1981 চনৰ পৰা প্ৰতি 4 বছৰৰ মূৰে মূৰে অনুষ্ঠিত বিশ্ব গেমছত অলিম্পিকত চামিল নোহোৱা ক্ৰীড়াসমূহ অন্তৰ্ভুক্ত কৰা হয়। এইবাৰৰ সংস্কৰণত খেলুৱৈসকলে 34বিধ খেল আৰু 60টা শিতানৰ 253টা পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা আগৰবাৰ পঢ়ি দিছো। বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে সংসদৰ উভয় সদনৰ কাৰ্যক্ৰমণিকা আজিও ব্যাহত হয়। ভাৰতে দেশৰ খেতিয়ক, মীনপালক আৰু দুগ্ধ উৎপাদকসকলৰ স্বাৰ্থৰ সৈতে কেতিয়াও আপোচ নকৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। স্মাৰ্ট চিটি অভিযানৰ অধীনৰ মুঠ 8,000 প্ৰকল্পৰ 95% কাম সম্পূৰ্ণ হৈছে। উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ ধাৰালি আৰু হৰচিলত ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলন প্ৰভাৱিত এলেকাসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে আৰু চীনৰ চেংডুত আজিৰে পৰা হ'বলগীয়া বিশ্ব গেমছ 2025ত ভাৰতৰ এটা 17জনীয়া দলে অংশগ্ৰহণ কৰিব। এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।